লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্রাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক।
ৰেড এফএম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ হৈতে
সুপাৰ হিটস 93.5 ৰেড এফএমত সমহগল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন পঠিয়াইছে তামোলপুৰৰ পৰা জেফ্ৰিনে। তেওঁ লিখিছে, হাই পাহিবা, আপোনাৰ ভালনে? মোৰ নাম জেফ্ৰিন, মোৰ ঘৰ বাক্সা জিলাত, বয়স 21 বছৰ। নকৈ নোৱাৰিলোঁ, আপোনাৰ মাতটো বহুত মৰম লগা। পাহিবা, আপোনাৰ মাতেৰে লাভ ষ্টৰীবোৰ ইমান শুৱলা হৈ পৰে যেন শুনিলেও শুনি থাকিব মন যায়। এই লাভ ষ্টৰীবোৰ হৈ পৰিছিল মোৰ সুখ আৰু দুখৰ লগৰী। পাহিবা, আজি 2 বছৰ আগৰ পৰা মই মোৰ লাভ ষ্টৰী আপোনাৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবি আছোঁ, কিন্তু আপুনি পায় নে নাপায় বুলি ৰৈ আছোঁ। আজি বহুত আশাৰে হাতত কলম তুলি ল'লোঁ, পাহিবা ভুল হ'লে ক্ষমা কৰি দিবা। পাহিবা, যাৰ বাবে আজি হাতত কলম তুলি লৈছোঁ মোৰ প্ৰেম কাহিনী লিখিবলৈ, সেই বিশেষজনৰ নাম হ'ল ইছমাইল। তেওঁৰ ঘৰ ৰঙিয়াত। মই মোৰ ষ্টৰীটোৰ নাম দিব বিচাৰিছোঁ, মই সদায় তোমাৰেই হৈ থাকিম। চ' আজি আমি শুনিম জেফ্ৰিনৰ লাভ ষ্টৰী। 93.5 ৰেড এফএম বজাতে ৰহো।
ৰেড এফএম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ হৈতে।
সুপাৰ হিটছ 93.5 ৰেড এফএম এণ্ড ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। আজি শুনি আছোঁ জেফ্ৰিনৰ লাভ ষ্টৰী, মই সদায় তোমাৰেই হৈ থাকিম। আগলৈ তেওঁ লিখিছে, পাহিবা, মই তেওঁক প্ৰথম লগ পাইছিলোঁ 27/7/2016। সেইদিনা মোৰ এডমিশ্যন আছিলে। মই ৰঙিয়া কলেজত এডমিশ্যন ল'বলৈ মোৰ বেষ্ট ফ্ৰেণ্ডৰ সৈতে গৈছিলোঁ। মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ড কলেজলৈ গৈ এডমিশ্যন হলত বহি আছিলোঁ। মোৰ বেষ্ট ফ্ৰেণ্ডৰ এডমিশ্যন হৈ গ'ল আৰু মই মোৰ এডমিশ্যনৰ বাবে ৰৈ থকাত পিছফালৰ পৰা এজন ল'ৰা উঠি আহি আমাৰ ওচৰত বহিলে আৰু মাত লগাই চিনাকি হ'ল। তাৰপিছত আকৌ 2জন ল'ৰা আমাৰ পিছফালে আহিলে আৰু সিহঁতকেইজনে কথা পাতিবলৈ আৰম্ভ কৰিলে। কথাৰ মাজতে তাৰে এজন ল'ৰাই মোক খুব জোকাব ধৰিলে। জোকোৱাৰ আঁৰত সি মোক ভাল লগা বুলিও ক'লে। আমি একো গুৰুত্ব দিয়া নাছিলোঁ। আমি এডমিশ্যন ল'লোঁ আৰু তাৰ পৰা গুচি গ'লোঁ। চ' এডমিশ্যন ল'বলৈ গৈ ল'ৰা কেইজনমানৰ সৈতে চিনাকি হ'ল জেফ্ৰিনহঁতৰ। চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। 93.5 ৰেড এফএম বজাতে ৰহো।
ৰেড এফএম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ হৈতে।
সুপাৰ হিটছ 93.5 ৰেড এফএমত মজা আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। আজি শুনি আছোঁ জেফ্ৰিনৰ লাভ ষ্টৰী, মই সদায় তোমাৰেই হৈ থাকিম। আগলৈ তেওঁ লিখিছে, 1 অগষ্টৰ পৰা আমি কলেজলৈ যাব ধৰিলোঁ আৰু আমাৰ ক্লাছ ষ্টাৰ্ট হ'ল। সেই ল'ৰাজনক কিজানিবা মই দেখোঁ বুলি চাৰিওপিনে চাইছিলোঁ কিন্তু নেদেখিলোঁ। এনেকৈ 1 সপ্তাহমান কলেজলৈ গৈ আমি, মানে মই আৰু মোৰ বেষ্টি, কলেজৰ ওচৰতে এটা ৰুম লৈ থাকিবলৈ ল'লোঁ। এনেতে এদিন মোৰ বেষ্ট ফ্ৰেণ্ডে আহি মোক ক'লে যে ইছমাইলে তাইক লগ পালে আৰু মোৰ কথা সুধি মোৰ নম্বৰ বিচাৰিছে। মোৰ বেষ্ট ফ্ৰেণ্ডে মোৰ নম্বৰটো দিলে আৰু এইটোও জনালে যে সি আমাৰ কলেজতে এডমিশ্যন লৈছে। যদিও ইছমাইলে একেখন কলেজতে এডমিশ্যন লৈছে, মই কিন্তু তাক লগ পোৱা নাছিলোঁ। পাহিবা, মোৰ বেষ্টি আৰু তাৰ ছাবজেক্ট একেই আছিলে বাবে সিহঁতে কিন্তু প্ৰায়ে লগ পাইছিলে। এনেকৈয়ে দিনবোৰ পাৰ হ'ব ধৰিলে। তো আমিও আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। 93.5 ৰেড এফএম বজাতে ৰহো।
ৰেড এফএম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ সৈতে।
সুপাৰ হিটছ 93.5 ৰেড এফএমত মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী শুনি আছোঁ জেফ্ৰিনৰ লাভ ষ্টৰী, মই সদায় তোমাৰেই হৈ থাকিম। আগলৈ তেওঁ লিখিছে, সেইদিনা আছিলে 27/8/2016 আমি ক্লাছ শেষ কৰি কেণ্টিনত কিবা এটা খাবলৈ মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ডজনী গৈছিলোঁ। তাৰ পৰা আমি কলেজৰ পুখুৰী পাৰতে বহি আড্ডা মাৰি আছিলোঁ। এনেতে এফালৰ পৰা ইছমাইলহঁত আহিলে। তেওঁলোকক দেখা পাই নাজানো পাহিবা মোৰ কিবা মনটো ভাল লাগিছিলে। তেওঁলোকে আহি আমাৰ ওচৰতে বহিলে আৰু মোৰ সৈতেও কথা পাতিলে। কথাৰ মাজতে ইছমাইলে মোক প্ৰপ'জ কৰিলে চবৰে আগত। মই শকত গুচি গৈছিলোঁ আৰু বহুত ভালো লাগিছিল পাহিবা, কাৰণ কোনেও মোক এনেকৈ কেতিয়াও প্ৰপ'জ কৰা নাছিলে। মই ৰিপ্লাই দিবলৈ অকণমান অসজা পালোঁ আৰু তেতিয়া ইছমাইলে ফোন নম্বৰটো লৈ মোক ইয়াতে মেছেজ কৰিব দিছে মোৰ ৰিপ্লাইটো কি। ময়ো ৰিপ্লাই আই লাভ ইউ টু বুলি ক'লোঁ আৰু এনেকৈ আমাৰ ভালপোৱা আৰম্ভ হ'ল। চ' জেফ্ৰিন আৰু ইছমাইলৰ মাজত এটি সম্পৰ্ক গঢ়ি উঠিলে। চা আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক। 93.5 ৰেড এফএম বজাতে ৰহক।
ৰেড এফএম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ হৈতে।
Super Hits 93.5 Red FM mod mod sapna khode pahi and welcome back to Weekend Special Show Red FM Love Story. Aji huni aso Jeffrey no love story ma khodai tumare hoi thakim. Agule ja likhise. Pahiba lahe lahe mor tak bahut besi bhal laga hol. Tak moi bahut besi bhal pai pelalu. Hi mor bahut care loy. Kono dine mor logot kajia nokore. Mor khong uthile muk bahut bujay. Koy mor hokolu kothao mane. Pahiba teor eta gune মোৰ বহুত ভাল লাগে। তেওঁ নিচাজাতীয় বস্তু একেবাৰেই ব্যৱহাৰ নকৰিছিল। পাহিবা এনেকৈ দুবছৰ পাৰ হ'ল, আমি ভালদৰে আছিলোঁ। পিছত মোৰ ঘৰত মোৰ বিয়াৰ কথা উলিয়ালে। সেই কথাটো মই তাৰ লগত শ্বেয়াৰ কৰিলোঁ। বহুত কান্দিছিলোঁ, বহুত ভয় খাইছিলোঁ, কিন্তু সি মোক বিশ্বাস দিলে যে তাৰ বাহিৰে মই আন কাৰো নহওঁ আৰু সি মোক কাৰো হ'বলৈ নিদিয়ে। এই বিশ্বাসতেই আমাৰ ৰিলেশ্যনশ্বিপ আগুৱাই গৈ থাকিলে। ময়ো ঘৰত ষ্টেণ্ড ল'লোঁ আৰু বিয়া নাপাতোঁ বুলি ক'লোঁ। এনেদৰে মৰমেৰে আমাৰ সকলো ঠিকে ঠিকে ৰিলেশ্যনশ্বিপ আগবাঢ়ি গৈ আছিলে। ছ' অলপ সৰু সুৰা বাধা বিঘিনি যি আহিছে জেফ্ৰিন আৰু ইছমাইলে খুব ষ্ট্ৰংলি ফেচো কৰিছে। আগুৱাই গৈ থাকিম। এন 93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ হৈতে।
Super Hits 93.5 Red FM mod mod apna khode pahi khuni ase apni weekend special show Red FM love story aji khuni ase Jeffrey nor love story moi khodai tumare hoi thakim agole ta likise edin mor best friend aro teor best friend amar majot bahut dangor kajia hol tat sage bhul mure asile moi sage teo lokok bujina palu moi mor best friend ok bahut hurt korilu tai mor bestie asile kintu moi bujina palu আপোনাৰ জৰিয়তে মই তাক এইটোৱে ক'ব বিচাৰোঁ যে প্লিজ মোক বেয়া নাপাবি, আই এম ৰিয়েলি ৰিয়েলি চৰী। ৱেল, এতিয়া মোৰ তাহাঁতৰ লগত কথা বতৰা নাই, তাহাঁত মোৰ পৰা আঁতৰি গৈছে পাহিবা, আৰু ভুলটো মই মানিছোঁ, মোৰেই ভুল, মোক যাতে ক্ষমা কৰি দিয়ে। পাহিবা এতিয়া মই বহুত হেপী ইছমাইলৰ সৈতে, আমাৰ ঘৰত আৰু তেওঁলোকৰ ঘৰতো আমাৰ কথা জানে, মই সঁচাকৈ বহুত সুখী তেওঁৰ জীৱন সংগী হৈ। ছ' everything is perfect in the relationship, but yes, kiba enekwa ata hol jitur babe teo nijor best friend ok heruwa bologiya hol. Jeffrey's best friend, jodi tumi love story de khuni asa, she is really sorry, gotike give her a chance. I know best friend or majot enekwa dhoronor situation ahibo na lage, but ahilo khoma kori dibo lage, that is what best friends are for, right? So I hope tumi taik forgive koribo pariba. ৱেল, আৰু কিছু কথা লিখিছে, আগবঢ়াই গৈ থাকিম আজি ষ্টৰী সৈতে। 93.5 Red FM বজাতে ৰহো।
Red FM love story, love story RJ পাহিৰ হৈতে।
Super Hits 93.5 Red FM mod mod apna khude pahi and welcome back to Weekend Special Show Red FM love story aji khuniye su Jeffrey no love story moi khodai tumare hoi thakim agole ta likise enekoi ami thakibole lolu teomu kitiaba khong kore pisota ko bahut bujay pahiba nojona koi moi bahut bhul korisu hoyto mur thai teo thakile moi sage kitiao khomai nokorilu hoy kintu iman bur ভুল কৰাৰ পিছতো তেওঁ মোক এৰি যোৱা নাই, সদায় মোৰ লগতে আছে। মই তেওঁতকৈ অলপ সৰু হ'লেও মোক কিন্তু তেওঁ বহুত বেছি বুজি পায় আৰু ভাল পায়। মই তেওঁক ক'ব বিচাৰোঁ, মোৰ বহুত ভুল হৈছে মই জানো, আৰু তেনেকুৱা একো কামেই নকৰোঁ য'ত তুমি দুখ পোৱা। মই সদায় তোমাৰ হৈয়ে থাকিম, ভালকৈ থাকিম, এণ্ড আই এম ৰিয়েলি চৰি জান, আই লাভ ইউ। পাহিবা আমাৰ বহুত কাজিয়া হয় আৰু কাজিয়াবোৰ মোৰ বাবেই হয়। কাজিয়া কৰিলেও আমি নমতা নহৈ মই তেওঁক আগতে মাতোঁ আৰু ক্ষমা খোজোঁ। বহুত কাজিয়া হাঁহি ধেমালিৰ মাজেৰে আমাৰ ভালপোৱা আজি 3 বছৰ পাৰ কৰিলে। মই বিচাৰোঁ তেওঁ জীৱনত বহুত আগুৱাই যাওক আৰু সদায় এনেকৈয়ে ভালদৰে থাকক। ছ' কাজিয়া পেচাল চব ৰিলেশ্যনশ্বিপতে থাকে, বাট কিমান সময় দীঘলীয়া কাজিয়া হয় সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰে। গতিকে কাজিয়া লগাটো স্বাভাৱিক, কিন্তু ডোণ্ট এক্সটেণ্ড দ্য ফাইট। মিছআণ্ডাৰষ্টেণ্ডিংবোৰ বঢ়াই গৈ নাথাকিব। ক্লিয়াৰ ইট আউট, শ্বৰ্ট ইট আউট, এণ্ড ডোণ্ট এক্সটেণ্ড দ্য ফাইট, এণ্ড ইট দেট ভেৰি ডে। 93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
Super Hits 93.5 Red FM on Moza Apna Khude Pahi and welcome back to Weekend Special Show Red FM Love Story. Agoloi Jeffrey ne likhise, পাহি বা থ্যাংক ইউ কব বিচাৰো তেওঁক মোৰ লাইফত অহাৰ বাবে, এণ্ড থ্যাংক ইউ মোক ইমান ভাল পোৱাৰ বাবে। পাহিবা মই তাইক থ্যাংক ইউ কব বিচাৰো যাৰ বাবে মই তেওঁক মোৰ লাইফত আজি পাইছোঁ। থ্যাংক ইউ আফরুজা এণ্ড দোষ্ট। আফরুজা, তই মোক বেয়া পাই নাথাকিবি, তইতো মোক নিজৰ ভনীৰ দৰে মৰম কৰিছিলি, নিজৰ ভনীৰ ওপৰত ইমান অভিমান নকৰে, মই মোৰ ভুল বুজিছোঁ। থ্যাংক ইউ আগেন, থ্যাংক ইউ পাহিবা, আপোনাৰ বাবে আমাৰ লাভ ষ্টৰীবোৰ ইমান শুৱলা মাতেৰে শুনিবলৈ পাওঁ। পাহিবা, আপোনাক অশেষ ধন্যবাদ, মোৰ লাভ ষ্টৰীটো আপোনাৰ মাতেৰে শুনিবলৈ বহুত আগ্ৰহেৰে বাট চাই ৰম। পাহিবা, আপোনাৰ জৰিয়তে তেওঁক এটা কথা ক'ব বিচাৰোঁ, আই লাভ ইউ ফৰ এভাৰ মাই লাভ, উইদাউট ইউ আই এম নাথিং, আই ৱণ্ট ইউ টু ন' ইউ মিন এভৰিথিং টু মি। পাহিবা, আমি এনে একো কাম নকৰোঁ য'ত আমাৰ পৰিয়ালৰ লাজ লাগিব বা আমাৰ পৰিয়ালে লাজ পাব, আমাৰ এটা সুন্দৰ নাম দিব বুলি বিশ্বাস আছে। থ্যাংক ইউ পাহিবা মোৰ লাভ ষ্টৰীটো শ্বেয়াৰ কৰাৰ বাবে। লাভ ইউ, আপোনাক আমাৰ বিয়ালৈ নিমন্ত্ৰণ জনাম, আপুনি আহিব লাগিব বা আমাক আশীৰ্বাদ কৰিব যাতে আমি সদায় এনেদৰে মৰম ভালপোৱাৰ মাজেৰে আগুৱাই যাব পাৰোঁ। বহুত লিখিলোঁ পাহিবা, ভুল হ'লে ক্ষমা কৰিব, মই বাট চাম মোৰ লাভ ষ্টৰী শুনিবলৈ, আপোনাৰ মৰমৰ ভণ্টি জেফৰিন। থ্যাংক ইউ। ৱেল, থ্যাংক ইউ ছ' মাছ জেফৰিন ফৰ শ্বেয়াৰিং ইয়াৰ ষ্টৰী। আই হোপ তোমালোকৰ ৰিলেশ্যনশ্বিপ খুব সুন্দৰকৈ আগুৱাই গৈ থাকক, এণ্ড য়েছ, প্লিজ বিয়া হ'লে মাতিবা, মই ডেফিনেটলি যাম, এণ্ড উইচ ইউ বোথ আ বিউটিফুল বিউটিফুল লাভ লাইফ আহেড। ৱেল, এয়া আছিলে আজিৰ লাভ ষ্টৰী, মই সদায় তোমাৰেই হৈ থাকিম। আপুনিও পিছে আপোনাৰ ষ্টৰীসমূহ মোৰ সৈতে শ্বেয়াৰ কৰি থাকিব চিঠিৰ জৰিয়তে, ঠিকনাটি ফেচবুকত পাব, মোৰ অফিচিয়েল পেজ হৈছে ৰেড এফ এম আৰ্জি পাহি, ইনষ্টাগ্ৰামত আছো এজ আৰ্জি পাহি, আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে আৰ্জি পাহি ৰেড এফ এম। আকৌ লগ পাম, আনটিল দেন ডু ফল ইন লাভ, ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট, এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ। 93.5 ৰেড এফ এম বজাতে ৰহো। 3.5 বজাতে ৰহো।